বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয় দত্তই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চিবিআইয়ে ৰাষ্ট্ৰজুৰি প্ৰতিবাদৰ সৃষ্টি কৰা কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰায়ৰ মনুষ্যত্ব পৰীক্ষা কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত 188জন হিন্দু প্ৰৱাসীক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ বিতৰণ কৰিব। অসমৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অসমৰ অনুমোদন লাভ কৰিছে আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সংক্ৰান্তি দুৰ্যোগৰ দেশত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে ৰাষ্ট্ৰজুৰি প্ৰতিবাদৰ সৃষ্টি কৰা কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰায়ৰ মনুষ্যত্বিক পৰীক্ষা কৰিব। ইয়াৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ মনোবৈজ্ঞানিক আৰু আচৰণগত বিশ্লেষকৰ এটা দল ইতিমধ্যে কলকাতাত উপস্থিত হৈছে। চিবিআইয়ে সঞ্জয় ৰায়ক ইতিপূৰ্বে জিম্মাত লৈছে। ইপিনে আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক কালি চিবিআইয়ে একেৰাহে দ্বিতীয় দিনৰ বাবে কেইবাঘণ্টা ধৰি জেৰা কৰে। চিবিআইয়ে পুনৰ জেৰা কৰাৰ বাবে তেওঁলৈ চলন জাৰি কৰিছে। কলকাতা আৰক্ষীয় আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে বেআইনী গতিবিধি ৰোধ কৰাৰ উদ্দেশ্যে অঞ্চলটোত আজিৰে পৰা 7 দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা বলবৎ কৰিছে। কলকাতা আৰক্ষীয়ে 14 আগষ্টৰ নিশা চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত হিংসাম্মক ঘটনাৰ সংক্ৰান্তত ষ্টুডেণ্টছ ফেডাৰেচন অব ইণ্ডিয়াৰ দুগৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি আহমেদাবাদৰ এক অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত 188জন হিন্দু প্ৰৱাসীক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ বিতৰণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে আহমেদাবাদ পৌৰ নিগমৰ 1000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া উন্নয়নমূলক প্ৰকল্পসমূহ উদ্বোধন কৰিব। আজি পুৱা শ্ৰীশ্বাহে আহমেদাবাদ পৌৰ নিগমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প যেনে বদকদেৱ অক্সিজেন পাৰ্ক, আহমেদাবাদৰ মকৰাবা অঞ্চলৰ জিমনেছিয়াম আৰু চুইমিং পুলো উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আহমেদাবাদৰ প্ৰভুৰাম নগৰত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত আৱৰ্জনা সংগ্ৰহৰ ভেনসমূহ মুকলি কৰাৰ লগতে এখন ৰাজহুৱা সভাও সম্বোধন কৰিব। দিনটোৰ পৰৱৰ্তী সময়ছোৱাত শ্ৰীশ্বাহে সবৰমতীত দলীয় কৰ্মীসকলক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিয়ে 2022 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে শ্ৰীৰাম আই এছ নামক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক 3 লাখ টকাৰ জৰিমনা বিহিছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে উপভোক্তা অধিকাৰৰ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তই সামগ্ৰী আৰু সেৱা সম্পৰ্কে ভুৱা তথা বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ কৰাত সহায় কৰিব। 2019 চনৰ উপভোক্তা সুৰক্ষা আইনৰ উলংঘন সন্দৰ্ভত চিচিপিএৰ মুখ্য আয়ুক্ত নিধি খাৰে আৰু আয়ুক্ত অনুপম মিশ্ৰাই কয় যে শ্ৰীৰাম আই এছ নামৰ প্ৰতিষ্ঠানটোক বিভ্ৰান্তিকৰ বিজ্ঞাপন ততালৈকে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শ্ৰীৰাম আই এছ প্ৰতিষ্ঠানটোৰ 171গৰাকী প্ৰাৰ্থীয়ে বাছনি লাভ কৰাৰ পাছতো 200তকৈ অধিক প্ৰাৰ্থীয়ে বাছনি লাভ কৰা বুলি দাবী কৰিছে। মন্ত্ৰালয়ে কৈছে যে এনেধৰণৰ ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰ্থীসকলৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়। মন্ত্ৰালয়ে কৈছে যে প্ৰতিষ্ঠানটোৰ বিজ্ঞাপনে উপভোক্তাৰ অধিকাৰ খৰ্ব কৰিছে। বিজেপিয়ে 1 ছেপ্টেম্বৰৰ পৰা নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। দলে এই অভিযানৰ অধীনত 10 কোটিৰো অধিক সদস্য ভৰ্তিৰ লক্ষ্য স্থিৰ কৰিছে। এই সন্দৰ্ভত কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত দলৰ কৰ্মকৰ্তাসকলৰ এখন বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰাই কৈছে যে সদস্য ভৰ্তি অভিযানত নিৰ্বাচন হ'বলগীয়া ৰাজ্যসমূহক সামৰি লোৱা নহয়। তেওঁ কয় যে দলে মিছ কল দি QR কোড স্কেন কৰি নমো এপ ব্যৱহাৰ কৰি আৰু বিজেপিৰ ৱেবছাইটৰ জৰিয়তে নতুন সদস্য ভৰ্তি কৰিব। বিজেপিৰ সম্প্ৰতি দলৰ 18 কোটিৰো অধিক সদস্য থকা বুলি আৰু ই বিশ্বৰ সবাতোকৈ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰিছে। অসমৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 20 লাখৰো অধিক পকীঘৰৰ অনুমোদন লাভ কৈছে আৰু ইয়াৰে 19 লাখতকৈ অধিক ঘৰৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে। পঞ্চায়তৰ গণোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ লগতে গৃহ নিৰ্মাণৰ সৈতে জড়িত সংশ্লিষ্ট সকলোৰে শলাগ লৈছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি চৰকাৰী ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়। কুৱেইটৰ বিদেশ মন্ত্ৰী আব্দুল্লা আল অল বাহবাই বিদেশ মন্ত্ৰীগৰাকীক আদৰণি জনায়। তেওঁ লগতে কুৱেইটৰ নেতৃবৰ্গকো সাক্ষাৎ কৰিব। ভ্ৰমণকালত দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থজনিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব আৰু মধ্যপ্ৰাচ্য তথা দক্ষিণ এছিয়াৰ সাম্প্ৰতিক ভূ ৰাজনৈতিক প্ৰেক্ষাপটক লৈ আলোচনা কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুই তিনি দিনত দেশৰ পূব আৰু মধ্যভাগত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলাব পৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে উত্তৰ পশ্চিম বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপ বলয় উত্তৰ উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হোৱাৰ আৰু কাইলৈৰ ভিতৰত বাংলাদেশ আৰু পশ্চিমবংগৰ গংগা নৈৰ পাৰৰ এলেকাসমূহত গভীৰ নিম্নচাপলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱত 20 আগষ্ট পৰ্যন্ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, ওড়িশা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ হিমালয় তথা গংগা নৈৰ কাষৰীয়া এলেকাসমূহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকিন গাজাত যুদ্ধবিৰতিৰ পৰিপ্ৰেক্ষিতত ৱাশ্বিংটনৰ কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ তেল আভিভূত উপস্থিত হ'ব। যোৱা বছৰ অক্টোবৰ মাহত হামাছৰ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰাৰ পাছত তেওঁ এইটো নৱম পশ্চিম এছিয়া ভ্ৰমণ। আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে কাইলৈ অব্যাহত ইজৰাইল আৰু হামাছৰ মাজত পুৰুষ শান্তি আলোচনা তদাৰক কৰিব। আমেৰিকাৰ হস্তক্ষেপত বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দোহা শান্তি আলোচনাৰ পাছত যুদ্ধবিৰতি আশা কৰা হৈছে। সূত্ৰ অনুসৰি আমেৰিকাৰ কূটনীতিবিদগৰাকীয়ে কাটাৰৰ দোহাত পুৰুষ শান্তি আলোচনাৰ সৈতে জড়িত মোছাদৰ সঞ্চালক ডেভিড বাৰ্নিয়ে আৰু শ্বিনবেটৰ মুৰব্বীকো সাক্ষাৎ কৰিব। যোৱা বছৰ 7 অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত প্ৰৱেশ কৰি 1200 লোকক হত্যা কৰাৰ লগতে 251 জন লোকক অপহৰণ কৰি বলপূৰ্বকভাৱে গাজালৈ লৈ গৈছিল। পণবন্দী 251 জনৰ ভিতৰত 111 জন এতিয়াও গাজাতে আছে। যোৱা মাহৰ 31 তাৰিখে তেহৰানত হামাছৰ নেতা ইছমাইল হানিয়েহক হত্যা কৰাৰ পিছতে ইৰাণে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাবুকি দিয়াৰ সময়তে আশংকা কৰা আঞ্চলিক উত্থানৰ পৰিপ্ৰেক্ষিতত শান্তি আলোচনাৰ কূটনৈতিক প্ৰচেষ্টা চলি আছে। ইজৰাইলৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আমেৰিকাই ইৰাণক বাৰে বাৰে সকীয়াই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ সদ্য নিৰ্বাচিত প্ৰধানমন্ত্ৰী পেটনটাৰ শিৱাৰাত্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত এক পোষ্ট যোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সফল কাৰ্যকালৰ কামনা কৰিছে। শ্ৰীমোদীয়ে লগতে কয় যে ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁৰ সৈতে কাম কৰিবলৈ তেওঁ আগ্ৰহী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দৃঢ় পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800 11 7800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দৃঢ় পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই এই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় বেডমিণ্টন সংস্থাৰ মঙলবাৰে চীনৰ চাংঘাইত আৰম্ভ হ'বলগীয়া 15 আৰু 17 বছৰৰ অনুৰ্ধ জুনিয়ৰ চেম্পিয়নশ্বিপৰ বাবে এটা 39 জনীয়া দল প্ৰেৰণ কৰিছে। জেন দত্ত আৰু তম্বী ৰেড্ডীয়ে 17 বছৰ অনুৰ্ধ দলটোৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে শ্বিন বিণ্ডিগুণ্ডিয়ে আৰু তম্বী পুত্ৰীয়ে 15 বছৰ অনুৰ্ধ দলটোৰ নেতৃত্ব বহন কৰিব। চাইনা মনিমুখে 17 বছৰ অনুৰ্ধ ছিংগলছৰ উপৰি একে শক্তিৰ সৈতে দ্বাদশতে অংশগ্ৰহণ কৰিব। চীনত অনুষ্ঠিত যোৱাবাৰৰ সংস্কৰণত ভাৰতে এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ব্ৰঞ্জৰ চাংমা ল'ৰাই 17 বছৰ অনুৰ্ধ শাখাত সোণৰ পদক অৰ্জন কৰিছিল। উল্লেখযোগ্য যে ভাৰতে অহা বছৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ আয়োজন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। চিবিআইৰ ৰাষ্ট্ৰপতিৰ প্ৰতিবাদৰ সৃষ্টি কৰা চিকিৎসকৰ ধৰ্ষণৰ নিত্যাৱশ্যক অভিযুক্ত চাৰিজনৰ অনুষ্ঠানটিক পৰীক্ষা কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত প্ৰাৰ্থীজন হিন্দী প্ৰৱেশী নাগৰিকত্ব প্ৰমাণ পত্ৰ বিতৰণ কৰিব আৰু ভাৰতীয় ভাগ্যহীন গোষ্ঠীয়ে মঙলবাৰে চীনৰ চেংগুত আৰম্ভ হ'বলগীয়া 15 আৰু 17 বছৰ অনুৰ্ধ জুনিয়ৰ চেম্পিয়নশ্বিপৰ বাবে এটা আঁচনি জনাবলৈ প্ৰেৰণ কৰিছে।